এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰাণত হৰুৱাই তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সবকা সাথ সবকা বিকাশ জনসাধাৰণৰ আকাংক্ষা পূৰণ বিষয়ক এখন বাজেটোত্তৰ ৱেবিনাৰত অংশ ল'ব। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত যুৱ সংযোগ অনুষ্ঠানৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে। ইজৰাইলে আজি পুনৰ দক্ষিণ লেবাননত আক্ৰমণ চলাইছে। আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰাণত হৰুৱাই তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ইতিহাস ৰচনা কৰে। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে নিৰ্ধাৰণ কৰি দিয়া 256 ৰাণৰ বৃহৎ লক্ষ্যৰে খেল আৰম্ভ কৰি নিউজিলেণ্ডে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 159 ৰানহে কৰিবলৈ সমৰ্থ হয়। জাসপ্ৰীত বুমৰাই 4টা উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেলে 3টা উইকেট লাভ কৰে। বুমৰাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 255 ৰাণ সংগ্ৰহ কৰে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত এয়া আছিল ভাৰতৰ সৰ্বাধিক ৰাণ। অপেনাৰ সঞ্জু ছেমছনে সৰ্বাধিক 87 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 54 আৰু অভিষেক শৰ্মাই 52 ৰাণ কৰে। নিউজিলেণ্ডৰ জেমছ নিছমে 3টা উইকেট লাভ কৰে। ছেমছনক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট দলক আইচিচি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে টি টুৱেণ্টি বিশ্বকাপত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰা একমাত্ৰ দেশ হিচাপে ভাৰতে গৌৰৱ অৰ্জন কৰিছে। এই সাফল্যই ক্ৰিকেটপ্ৰেমীসকলক অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত কৰি তোলাৰ লগতে এই জয়ে দেশৰ যুৱচামৰ বিভিন্ন ক্ষেত্ৰত থকা বিপুল প্ৰতিভাক চিহ্নিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সকলো খেলুৱৈ, সহযোগী তথা লাখ লাখ ক্ৰিকেটপ্ৰেমীক তেওঁলোকৰ সমৰ্থনৰ বাবে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কয় যে স্মৰণীয় বিজয়ে অসাধাৰণ দক্ষতা, দৃঢ় লক্ষ্য আৰু দলীয় কাৰ্যক প্ৰতিফলিত কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতে দলে অনবদ্য সাহস আৰু ধৈৰ্য প্ৰদৰ্শন কৰিলে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সবকা সাথ সবকা বিকাশ জনসাধাৰণৰ আকাংক্ষা পূৰণ বিষয়ক এখন বাজেটোত্তৰ ৱেবিনাৰত অংশ ল'ব। এই বিষয়বস্তুৰ অধীনত শিক্ষা আৰু দক্ষতা, স্বাস্থ্য আৰু আয়ুষ, পৰ্যটন আৰু আতিথ্য আদি বিষয়ৰ কেইবাখনো সত্ৰ অনুষ্ঠিত হ'ব। এই আলোচনাত শিক্ষক সংস্থানলৈ উত্তৰণৰ পথ, এনিমেচনৰ বিকাশ, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স তথা উত্তৰ পূৰ্বাঞ্চলত বুদ্ধৰ পৰিক্ৰমা আৰু ঐতিহ্যময় পৰ্যটনৰ প্ৰচাৰ সন্দৰ্ভত বিভিন্ন দিশত আলোকপাত কৰা হ'ব। এই বাজেটোত্তৰ ৱেবিনাৰৰ জৰিয়তে চৰকাৰ, উদ্যোগ আৰু বাজেটত অন্তৰ্ভুক্ত নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা হ'ব। সৰ্বাত্মক বিকাশ আৰু উন্নয়ন সাধনৰ বাবে এই আলোচনাৰ জৰিয়তে উত্থাপিত বিষয়সমূহ বাস্তৱ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ'ব। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হ'ব আৰু অহা 2 এপ্ৰিলত অন্ত পৰিব। লোকসভাত আজি অধ্যক্ষ ওম বিৰলাক আঁতৰোৱাৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। কংগ্ৰেছৰ 3জন সাংসদ মহম্মদ জাভেদ, কে সুৰেশ আৰু মাল্লু ৰবিয়ে সংসদত এই প্ৰস্তাৱ উত্থাপন কৰিব। লোকসভাত যদি আজি এই প্ৰস্তাৱ গৃহীত হয় তেনেহলে শ্ৰীবিৰলাই সদনৰ কাম কাজ পৰিচালনাৰ পৰিৱৰ্তে অন্যান্য সদস্যসকলৰ সৈতে আসন গ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও আজি লোকসভাত পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বিবৃতি দাঙি ধৰিব। ইপিনে ৰাজ্যসভাত আজি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা মাহত অনুষ্ঠিত বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিৰোধী পক্ষই অধ্যক্ষক আঁতৰোৱাৰ দাবী জনাই লোকসভাৰ সাধাৰণ সচিবলৈ অনাস্থাৰ জাননী জাৰি কৰিছিল। এই জাননীত তেওঁলোকে শ্ৰীবিৰলাৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণে অভিযোগ তুলিছিল। তৃণমূল কংগ্ৰেছৰ বাহিৰে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কে, বাওঁ আৰু অন্যান্য দলৰ 118 জন সাংসদে এই জাননীত স্বাক্ষৰ কৰিছিল। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো বাণিজ্যিক বিৰতি।
এই ভূঞাদাক বিচাৰি আহিছো ৰব খুৰী। এই আমাৰ গোটেই ঘৰৰ টিংপাতবোৰ মামৰে ধৰিছে নহয়, সেই তাকেই ঠিক কৰাই লওঁ।
অ ভাল কৰিছ দেই, এই বতাহ ধুমুহাৰ দিন আহিছেই নহয়, বিপদ অহাৰ আগতে সাৱধান হোৱাটো ভাল।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহাৰ্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
বিৰতিৰ পিছত পুনৰ বাতৰিৰ মাজলৈ উভতি আহিছো। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা অহা 13 মাৰ্চলৈ হ'বলগীয়া ৰাষ্ট্ৰজোৰা জিলাভিত্তিক মহিলা জনশুনানি বা ৰাজহুৱা শুনানিত নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগে যোগ দিব। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্যোগত মুঠ 12খন জিলাত এই ৰাজহুৱা শুনানি অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ডব্লিউ নাগিন্যাস কন্যাকে কয় যে এই পদক্ষেপৰ জৰিয়তে মহিলাৰ সুৰক্ষা, সন্মান আৰু ন্যায়ৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতা ৰূপায়ণ কৰা হ'ব। তেওঁ কয় যে মহিলাৰ বিৰুদ্ধে উদ্ভৱ হোৱা অভিযোগসমূহ মহিলা জনশুনানিৰ জৰিয়তে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। অধ্যক্ষা শ্ৰীমতী কন্যাকে কয় যে কাইলৈ টুৱেনচাং, জুনেবুটু, চেমিনু আৰু ওখা জিলাৰ পৰা এই শুনানি গ্ৰহণ কাৰ্য আৰম্ভ হ'ব। ৰাষ্ট্ৰজোৰা এই সাপ্তাহিক ৰাজহুৱা শুনানিত মহিলাসকলে পোনপটীয়াকৈ তেওঁলোকৰ অভিযোগ উত্থাপন আৰু প্ৰাতিষ্ঠানিক সহযোগিতাৰ সুযোগ পাব। এই সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে ঘৰুৱা হিংসা, কৰ্মক্ষেত্ৰত হাৰাশাস্তি, মহিলা সৰবৰাহ আৰু লিংগ বৈষম্য বিষয়ক যিকোনো অভিযোগৰ শুনানি লোৱা হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত যুৱ সংযোগ অনুষ্ঠানৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মেৰা যুৱ ভাৰত, মাই ভাৰত আদিৰ জৰিয়তে বিকশিত ভাৰত 2047ৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ 35খনতকৈ অধিক মহাবিদ্যালয়ৰ 10,000তকৈও অধিক শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। বাৰ্তালাপ, আলোচনা আদিৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মক উন্নয়নৰ যাত্ৰাৰ সৈতে সংযোগ কৰোৱাৰ লগতে এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্বশীল ভূমিকাক প্ৰেৰণা যোগোৱা হ'ব। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে বিকশিত ভাৰত যুৱ নেতা আলোচনা আৰু বিকশিত ভাৰত যুৱ সংসদৰ বিজয়ী যুৱ নেতাসকলক এই অনুষ্ঠানত অন্তৰ্ভুক্ত কৰোৱা হ'ব। পশ্চিম এছিয়াৰ সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে। ইজৰাইলে আজি পুৱা ইৰাণৰ ৰিভলিউচনাৰী গাজকুচ বাহিনীৰ কামাণ্ডাৰসকলক লক্ষ্য কৰি দক্ষিণ লেবাননত পুনৰ আক্ৰমণ চলায়। ইজৰাইলৰ আক্ৰমণত লেবাননত মৃত্যু হোৱা লোকৰ সংখ্যা 400লৈ বৃদ্ধি পাইছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে আজি কয় যে দেশখনে তেহৰাণত ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আৰু অন্যান্য নিৰাপত্তাৰ সৈতে জড়িত আন্তঃগাঁথনিক লক্ষ্য কৰি পুনৰ অভিযান আৰম্ভ কৰিছে। এই আক্ৰমণত IRGC-ৰ মুখ্য কাৰ্যালয়, প্ৰায় 50টা অস্ত্ৰ ভাণ্ডাৰ, এটা অন্তৰ্বৰ্তী নিৰাপত্তা কামাণ্ড চেণ্টাৰ ধবংস হৈছে বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰাণত হৰুৱাই তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সবকা সাথ সবকা বিকাশ, জনসাধাৰণৰ আকাংক্ষা পূৰণ বিষয়ক এখন বাজেট উত্তৰ ৱেবিনাৰত অংশ ল'ব। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হ'ব। আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষ বৰ্তমানো অব্যাহত আছে। ইজৰাইলে আজি পুনৰ দক্ষিণ লেবাননত আক্ৰমণ চলাইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।